এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। নতুন দিল্লীত আজিৰে পৰা ভাৰত শক্তি সপ্তাহ 2025 অনুষ্ঠিত হ'ব। নতুন দিল্লীত কালি চতুৰ্থ ভাৰত ব্ৰিটেইন শক্তি আলোচনা অনুষ্ঠিত হয় আৰু ISL ফুটবল প্ৰতিযোগিতাত কালি ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত পাঞ্জাব FC আৰু উৰিষ্যা FCৰ মাজৰ খেলখন 1-1 গ'লত অমীমাংসিত হৈ ৰয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙো উপস্থিত থাকিব। প্ৰতিবছৰে 11 ফেব্ৰুৱাৰীত প্ৰখ্যাত ইউনানী চিকিৎসক, শিক্ষাবিদ আৰু মুক্তিযুঁজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানী দিৱস পালন কৰি অহা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানী ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনে আলোচনা, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে বিশ্ব স্বাস্থ্য আৰু কল্যাণৰ প্ৰসাৰৰ ক্ষেত্ৰত ইউনানী ঔষধৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি ফ্ৰান্সত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছত সশস্ত্ৰ বাহিনী বিভাগৰ মন্ত্ৰী ছেবেষ্টিয়ান লেকৰ্ণুৱে শ্ৰীমোদীক বিমান বন্দৰত আদৰণি জনায়। পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও তেওঁক বিপুলভাৱে আদৰণি জনায়। ইয়াৰ পাছত শ্ৰীমোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ আয়োজন কৰা বিশেষ নৈশ ভোজতো ভাগ লয়। এই নৈশ ভোজৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ উপৰাষ্ট্ৰপতি JD ভেন্সৰ সৈতেও মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ'ক সাক্ষাৎ কৰি উৎসাহিত হৈ পৰা বুলি প্ৰকাশ কৰিছে। আজি শ্ৰীমোদীয়ে 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মেক্ৰ'ৰ লগতে অন্যান্য নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ঐতিহাসিক নগৰী মাৰ্চেইলৈও যাব আৰু তাত তেওঁ ভাৰতৰ প্ৰথমটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুয়োখন দেশকে সামৰি লোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰকল্প পৰিদৰ্শন কৰিবলৈ যোৱাৰো কথা আছে। তেওঁ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ প্ৰতিও শ্ৰদ্ধা তৰ্পণ কৰিব। ফ্ৰান্স ভ্ৰমণ সামৰি শ্ৰীমোদী কাইলৈ আমেৰিকালৈ ৰাওনা হ'ব। দুদিনীয়া এই ভ্ৰমণসূচীত তেওঁ বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তিখণ্ডত ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত সহযোগিতা তথা প্ৰযুক্তি অংশীদাৰিত্ব আদি বিষয়ত আলোচনা কৰিব। নতুন দিল্লীত আজিৰে পৰা ভাৰত শক্তি সপ্তাহ 2025 অনুষ্ঠিত হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চাৰিদিনীয়া কাৰ্যসূচী ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। তেওঁ কয় যে এই কাৰ্যসূচী হৈছে মন্ত্ৰী তথা মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰিবলগীয়া তথা প্ৰদৰ্শনী আৰু ইয়াৰ বিভিন্ন সত্ৰৰ হিচাপত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ শক্তি কাৰ্যসূচী। মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সফলতাক আন দেশৰ বাবে আৰ্হি হিচাপে প্ৰদৰ্শনৰ দিহা কৰা হৈছে। কাৰ্যসূচীত কানাডা, জাৰ্মানী, জাপান, আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি 10খন দেশে অংশগ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত কাইলৈ মাঘী পূৰ্ণিমাৰ দিনা পবিত্ৰ স্নানৰ বাবে তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ সম্ভাৱ্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইয়াৰ পূৰ্বে প্ৰয়াগৰাজ ৰেল ষ্টেচনৰ ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰে। এই পৰ্যবেক্ষণৰ সময়ত মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ ভিৰৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰেল বিভাগৰ পৰৱৰ্তী প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে মহাকুম্ভ মেলাৰ বাবে চৰকাৰে চহৰখনৰ 8টা ৰেল ষ্টেচনত বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছে।
পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা। নতুন দিল্লীত কালি চতুৰ্থ ভাৰত ব্ৰিটেইন শক্তি আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লাল আৰু ব্ৰিটেইনৰ শক্তি সুৰক্ষা সচিব এড মিলিবেণ্ডে যুটীয়াভাৱে অধ্যক্ষতা কৰা এই আলোচনাত শক্তি আৰু নবীকৰণযোগ্য শক্তিকে ধৰি দুয়োখন দেশৰ শক্তিখণ্ডৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। নেতা দুয়োগৰাকীয়ে সকলোৰে বাবে বহনসাধ্য আৰু নিকা শক্তিৰ সুবিধা উপলভ্য কৰাৰ লগতে শক্তি পৰিৱৰ্তন আৰু অৰ্থনৈতিক বিকাশৰ গতি সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰী দুগৰাকীয়ে শক্তি সুৰক্ষা সুনিশ্চিত কৰা আৰু স্থায়ী বিকাশ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰে। তেওঁলোকে লগতে শক্তি বিতৰণ খণ্ডৰ পুনৰ সংস্কাৰ, ঔদ্যোগিক শক্তি, দক্ষতা আদি খণ্ডত সহযোগিতা বৃদ্ধি আৰু অন্যান্য ক্ষেত্ৰত নতুন সম্ভাৱনাৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী, মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণ্যম আৰু সদস্য ডাঃ বিনোদ কুমাৰ পালে কালি নতুন দিল্লীত ৰাজ্য আৰু চৰকাৰী বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে গুণগত উচ্চ শিক্ষাৰ প্ৰসাৰ সন্দৰ্ভত আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন প্ৰকাশ কৰি শ্ৰীবেৰীয়ে প্ৰতিবেদনত প্ৰকাশ কৰা দিহা পৰামৰ্শসমূহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় তথা বিভাগসমূহে গুৰুত্ব সহকাৰে ৰূপায়ণৰ ব্যৱস্থা কৰিব বুলি আশা প্ৰকাশ কৰে। দেশত গুণগত উচ্চ শিক্ষা প্ৰসাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ৰাজ্যসমূহৰ চৰকাৰী বিশ্ববিদ্যালয়ৰ লেখীয়া শৈক্ষিক প্ৰতিষ্ঠানসমূহক আহান জনায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অংশ হিচাপে 2023 চনত জব্দ কৰা 16,000 কোটি টকাৰ নিচাজাতীয় সামগ্ৰীৰ তুলনাত 55% বৃদ্ধিৰে 2024 চনত 25,000 কোটি টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ কথা ঘোষণা কৰিছে। এটা বিবৃতিযোগে মন্ত্ৰালয়ে ছিন্থেটিক ড্ৰাগছ, কোকেইন আৰু মানসিক ৰোগৰ বাবে ব্যৱহৃত ঔষধৰ সৈতে অধিক হানিকাৰক তথা নিচা হ'ব পৰা পদাৰ্থৰ জব্দ বৃদ্ধিৰ ওপৰতো আলোকপাত কৰে। উল্লেখযোগ্য যে জব্দ কৰা কোকেইনৰ পৰিমাণ 2023 চনৰ 292 কিলোগ্ৰামৰ পৰা 2024 চনত 1426 কিলোগ্ৰামলৈ বৃদ্ধি পাইছে আৰু 2023 চনত জব্দ কৰা হাছিছৰ পৰিমাণ 34 কুইণ্টলৰ পৰা 2024 চনত 61 কুইণ্টললৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত ভাৰতৰ প্ৰথমটো থলুৱা স্বয়ংক্ৰিয় জৈৱ আৱৰ্জনা নিষ্কাশন উপকৰণ সৃজনম মুকলি কৰিব। থিৰুৱনন্তপুৰমৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা বিকশিত এই উপকৰণ ভাৰতৰ প্ৰথমটো এনেধৰণৰ আৱৰ্জনা নিষ্কাশন পদ্ধতি। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। দেশ এতিয়া 5খন দুৰ্বল দেশৰ পৰা ওলাই আহি বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলিও তেওঁ কয়। তেওঁ স্বাস্থ্যসেৱাত আৱৰ্জনা ব্যৱস্থাপনাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হোৱা নতুন জৈৱ চিকিৎসা আৱৰ্জনা পৰিশোধন উপকৰণৰ তাৎপৰ্যৰ ওপৰতো আলোকপাত কৰে। উল্লেখযোগ্য যে ৰোগ সৃষ্টিকাৰী জৈৱ চিকিৎসা আৱৰ্জনা বীজাণুমুক্ত কৰিব পৰাকৈ সৃজনম নিৰ্মাণ কৰি উলিওৱা হৈছে। ISL ফুটবল প্ৰতিযোগিতাত কালি ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত পাঞ্জাব FC আৰু ওড়িশা FCৰ মাজৰ খেলখন 1-1 গলত অমীমাংসিত হৈ ৰয়। খেলখনৰ প্ৰথমাৰ্ধত পাঞ্জাবৰ পেট্ৰছ গিয়াকুমাকিছে এটা গ'ল দিয়াৰ পাছত ওড়িশাৰ ৰাহুল কেপিক ফাউলৰ বাবে খেলখনৰ পৰা বাহিৰ কৰি দিয়া হয়। ইয়াৰ পাছত ওড়িশা ইশাক ৰাল্টে খেলখনৰ 51 মিনিটত এটা গ'ল দি 1-1 সমতা স্থাপন কৰে। প্ৰতিযোগিতা পাঞ্জাব FCয়ে 19 খেলৰ পৰা 24 পইণ্ট লাভ কৰি নৱম স্থানত আৰু ওড়িশা FCয়ে 20খন খেলৰ পৰা 26 পইণ্টেৰে তালিকাৰ সপ্তম স্থানত আছে। এছিয়া মিক্সড টীম চেম্পিয়নশ্বিপ 2025 বেডমিণ্টন প্ৰতিযোগিতা আজি চীনৰ কিংডাওত আৰম্ভ হ'ব। লক্ষ্য সেন আৰু মালবিকা বনছদে ভাৰতীয় দলটোৰ নেতৃত্ব দিছে। HS প্ৰণয়ৰ সৈতে সেনে পুৰুষৰ একক শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। মহিলাৰ একক শাখাত ভাৰতৰ 2 নম্বৰ বাছনিৰ খেলুৱৈ মালবিকা বনছদে মহিলাৰ একক দেশক প্ৰতিনিধিত্ব কৰিব। পুৰুষৰ ডাবলছত এছিয়ান গেমছৰ চেম্পিয়ন স্বাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে তথা মহিলাৰ ডাবলছত যুৱ তাৰকা ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দৰ লগতে অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্টুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। নতুন দিল্লীত আজিৰে পৰা ভাৰত শক্তি সপ্তাহ 2025 অনুষ্ঠিত হ'ব। নতুন দিল্লীত কালি চতুৰ্থ ভাৰত ব্ৰিটেইন শক্তি আলোচনা অনুষ্ঠিত হয় আৰু ISL ফুটবল প্ৰতিযোগিতাত কালি ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত পাঞ্জাব FC আৰু ওড়িশা FCৰ মাজৰ খেলখন 1-1 গলত অমীমাংসিত হৈ ৰয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।